আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা 7 জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্টিটোৰ 32,000ৰো অধিক উদ্যমী মহিলাৰ মাজত আঁচনিখনৰ অধীনত চেক বিতৰণ কৰিব। মন্ত্ৰীগৰাকীয়ে কালি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ 2 নম্বৰ বৈজয়ন্তীপুৰ ৱাৰ্ডৰ ৰাইজৰ সৈতে অঞ্চলটোৰ বান সমস্যা সম্পৰ্কে আলোচনা কৰে। প্ৰতি বছৰে এই অঞ্চলটোত চিলনি, গেৰমেৰ আৰু তৰাজান নৈৰ বাঢ়নী পানীয়ে কৰা ক্ষয় ক্ষতি সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে লগতে বুজ লয়। মন্ত্ৰীগৰাকীয়ে লোক নিৰ্মাণ পথ বিভাগৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলৰ সৈতে বানৰ পাছত হোৱা আন্তঃগাঁথনিৰ ক্ষয় ক্ষতি পূৰণৰ বিষয়েও আলোচনা কৰে। ডাঃ পেগুৱে কালি ধেমাজি জিলাৰ গোগামুখত HDFC বেংকৰ কোম্পানী সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গোগামুখ চিকিৎসালয় উন্নীতকৰণ প্ৰকল্পৰ উদ্বোধন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পই অঞ্চলটোৰ প্ৰাথমিক আৰু সমূহীয়া স্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰিব। তেওঁ লগতে অঞ্চলটোৰ জনস্বাস্থ্যৰ উন্নয়ন আৰু মানৱ কল্যাণৰ দিশত অমূল্য অৱদান আগবঢ়োৱাৰ বাবে গ্ৰাম্য উন্নয়ন ন্যাস আৰু HDFC বেংকক ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যত বৰ্তমানলৈকে 1,60,000 বিঘা ভূমি দখলমুক্ত কৰা হৈছে যদিও এতিয়াও 12,00,000 ভূমি দখলমুক্ত কৰিব লগা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দুধনৈত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰতিখন জিলাত দখলীকৃত ভূমিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলিব। নামনি অসমৰ জিলাসমূহত ভালেসংখ্যক অচিনাকি লোক প্ৰৱেশ কৰি থকা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ হাতত এতিয়াও বহু সুবিধা আছে। তেওঁ কয় যে কোনো লোক বিদেশী বুলি নিৰ্দিষ্ট অভিযোগ পালে বিদেশী ন্যায়াধীকৰণৰ পৰিৱৰ্তে জিলা আয়ুক্তই বিচাৰ কৰি 24 ঘণ্টাৰ ভিতৰতে ব্যক্তিজনক বহিষ্কাৰ কৰিব পাৰিব। অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা কাৰ্য উচ্ছেদৰ দৰে ক্ষিপ্ৰতাৰে চলি থাকিব বুলিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে। হোজাই জিলাৰ ডবকাৰ যমুনা মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 6,000 বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত 30-40 বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা 1,250টা পৰিয়ালৰ ভিতৰত 1,098টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই অভিযানত 1,016টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবা হাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত 1,200ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 150টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হয়। উচ্ছেদ চলি যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কেইবাশ আৰক্ষী আৰু CRPFৰ জোৱান নিয়োগ কৰা হয়। এই সন্দৰ্ভত প্ৰশাসনৰ বিষয়ববীয়াই এইদৰে কয়।
আমাৰ যমুনা মৌদংগা যিটো ফৰেষ্ট ৰিজাৰ্ভৰ এভিকশ্যন আছিলে আমি দুদিনীয়া কাৰ্যসূচী আগতে নিৰ্ধাৰণ কৰিছিলোঁ। যোৱাকালি আমাৰ যিখিনি ষ্ট্ৰাকচাৰ আছিলে প্ৰায় 1600তকৈ অধিক ষ্ট্ৰাকচাৰ, তাৰ মাজত 300মান আমাৰ পাকা ষ্ট্ৰাকচাৰ আছিলে। সম্পূৰ্ণ ষ্ট্ৰাকচাৰ যোৱাকালি আমি উচ্ছেদ কৰিছোঁ। আজি কিছু গছ গছনি মানে আৰু বাৰী ভাঙিবলগীয়া আছিলে। এতিয়া ৰাতিপুৱা 7 বজাৰ পৰা 5টা জনতে আমাৰ কাম চলি আছে। বিষয়াসকলে পূৰা সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰি কাম কৰি আছে, শান্তিপূৰ্ণভাৱে চলি আছে। মই আশা ৰাখোঁ আবেলি আগে আগে গোটেইখিনি সমাপ্ত ঘটি হ'ব।
কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে ন্যূনতম সমৰ্থন মূল্যত শালি ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে যোৰহাটত কালি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ নকছাৰী, ঠেকৰগড়া আৰু মাধপুৰ হাঁহচৰাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধীনত এই কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনৰ কৃষকসকলক এই কেন্দ্ৰত ধান বিক্ৰীৰ বাবে প্ৰয়োজনীয় নথি লৈ কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰি প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ আহান জনোৱা হৈছে। তদুপৰি ধান বিক্ৰীৰ বাবে কৃষকসকলক ধানৰ আৰ্দ্ৰতা 17% তলত ৰাখিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2025-26 বৰ্ষৰ খাৰিফ শস্যৰ বতৰত শালি ধানৰ বাবে চৰকাৰে প্ৰতি কুইণ্টলত 2,567টকাকৈ ন্যূনতম সমৰ্থন মূল্য আগবঢ়াইছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।